এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, বিধানসভা নিৰ্বাচনৰ বাবে শাসক বিৰোধী উভয় পক্ষৰ প্ৰচাৰ অভিযান তীব্ৰতৰ, ৰাজ্যত বৰ্তমানলৈ 786গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ বিবেচিত, আসন্ন নিৰ্বাচন শান্তিপূৰ্ণভাৱে পৰিচালনাৰ বাবে বিভিন্ন জিলা প্ৰশাসনৰ পূৰ্ণগতিত প্ৰস্তুতি আৰু ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতৰ জুবিন গাৰ্গৰ আকস্মিকভাৱে পানীত বুৰি মৃত্যু হোৱা বুলি চূড়ান্ত ৰায়দান। বিধানসভা নিৰ্বাচনৰ বাবে শাসক বিৰোধী উভয় পক্ষই প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লামডিঙত দলীয় প্ৰাৰ্থী শিবু মিশ্ৰৰ হৈ প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীগৰাকীয়ে হোজাইত দলীয় প্ৰাৰ্থী শিলাদিত্য দেৱৰ হৈ প্ৰচাৰত ভাগ লয়। ইয়াৰ আগেয়ে ডঃ শৰ্মাই নগাঁৱৰ বটদ্ৰৱা বিধানসভা সমষ্টিত বিজয় সংকল্প সভাতো অংশ লয়। অনুষ্ঠানত দিয়া ভাষণত তেওঁ জনসাধাৰণক উন্নয়নৰ স্বাৰ্থত দলটোক ভোটদান কৰিবলৈ আহ্বান
জনায়। আৰু অহা 5 বছৰত আমি ৰাজ্যখনক কেনেকৈ আগুৱাই লৈ যাব খুজিছো। শ্ৰদ্ধা ৰাইজ, আপোনালোকৰ মনত আছে যোৱাবাৰ যেতিয়া বিধানসভাৰ নিৰ্বাচন হৈছিলে, ৰাইজক মই এটা প্ৰতিশ্ৰুতি দিছিলো যে ৰাইজ আমাক ভোট দিয়ক, আমি অসমত আগতে কোনেও নকৰা আৰু কোনেও চিন্তা নকৰা এটা নতুন কাম কৰিম। সেয়া হৈছে 1 টকা কৰি ঘোষ নোলোৱাকৈ আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম।
বিজেপিৰ নেত্ৰী তথা ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাট বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰত অংশ লয়। বাক্সা জিলাৰ মানাহ বিধানসভা সমষ্টিৰ চিমলাত আজি BPPLৰ জোশ্ৰাম ব্ৰহ্মই নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈয়ে আজি হৰভোগত সমষ্টিটোৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ সমৰ্থনত প্ৰচাৰ অভিযান চলায়। দলৰ নেতা দেৱব্ৰত শইকীয়াই নাজিৰা বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চলত প্ৰচাৰ কাৰ্যসূচীত অংশ লয়। বিজেপি আৰু কংগ্ৰেছ দলে প্ৰচাৰৰ বাবে 40জনকৈ তাৰকা প্ৰচাৰকৰ নামৰ তালিকা প্ৰকাশ কৰিছে। এই অনুসৰি বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 1, 5 আৰু 6 এপ্ৰিলত নিৰ্বাচনী সভাত অংশ ল'ব। 29 মাৰ্চ, 2 এপ্ৰিল আৰু 7 এপ্ৰিলত গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কথা। একেদৰে 29 আৰু 30 মাৰ্চত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে কেইবাখনো নিৰ্বাচনী সভাত অংশ ল'ব বুলি জানিব পৰা গৈছে। কংগ্ৰেছেও কেইবাগৰাকীও তাৰকা প্ৰচাৰকৰ দ্বাৰা নিৰ্বাচনী প্ৰচাৰ চলাব। দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, দলৰ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, জয়ৰাম ৰমেশ, শচীন পাইলট, ভূপেশ বাঘেলকে ধৰি ভালেসংখ্যক জ্যেষ্ঠ নেতাই ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাব বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে। ৰাজ্যৰ মুঠ 126টা বিধানসভা সমষ্টিৰ 125টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা কৰাৰ অন্তত 786গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ বিবেচিত হৈছে। 2গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে অভিযোগৰ পৰিপ্ৰেক্ষিতত কালি মনোনয়ন পত্ৰ পৰীক্ষা স্থগিত ৰখা শোণিতপুৰৰ ঢেকিয়াজুলি সমষ্টিৰ 2গৰাকীৰে মনোনয়ন বৈধ বুলি ঘোষণা কৰা হৈছে। এনে প্ৰেক্ষাপটত সমষ্টিটোত 10গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱাটো বৰ্তমানলৈ নিশ্চিত হৈছে। আনহাতে মনোনয়নৰ পৰীক্ষা স্থগিত ৰখা অনুসূচিত জাতিৰ বাবে সংৰক্ষিত বৰপেটা সমষ্টিত পৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে যদিও এতিয়ালৈকে আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময় কাইলৈ বিয়লি 3 বজা পৰ্যন্ত নিৰ্ধাৰণ কৰা হৈছে। আসন্ন নিৰ্বাচন শান্তিপূৰ্ণভাৱে পৰিচালনাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। কাছাৰ জিলাৰ শিলচৰত প্ৰশাসনে EVM আৰু VVPAT সহায়ক কেন্দ্ৰ মুকলি কৰিছে। প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ দিনৰ 10 বজাৰ পৰা বিয়লি 4 বজালৈ এই কেন্দ্ৰ মুকলি থাকিব। ধুবুৰী জিলাৰ 5টা বিধানসভা সমষ্টিত গোলোকগঞ্জ, গৌৰীপুৰ, ধুবুৰী, বীৰ সিং জৰুৱা আৰু বিলাচীপাৰাত ভোটগ্ৰহণ নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা লৈছে। জিলাখনত 12,20,384গৰাকী ভোটদাতা আছে। ভোটগ্ৰহণৰ বাবে 1,548টা ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু ইয়াৰে 189টা নগৰাঞ্চলত তথা 1,359টা গ্ৰামাঞ্চলত। জিলাখনৰ ভোট কেন্দ্ৰসমূহৰ ভিতৰত 231টা স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰা হৈছে। দক্ষিণ শালমাৰা মানকাছৰ জিলা প্ৰশাসনে নিৰ্বাচনৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে। জিলাখনত 28 মাৰ্চ পৰ্যন্ত নিৰ্বাচনী বিষয়াসকলৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। এই সন্দৰ্ভত হাতছিঙিমাৰীৰ মুখ্য প্ৰশিক্ষক ৰাফিউল আলমে এইদৰে কয়।
আমাৰ ট্ৰেইনিং গ্ৰুপত 20জন এছেম্বলি লেভেল মাষ্টাৰ ট্ৰেইনাৰ আছে আৰু 2গৰাকী আমাৰ ডিষ্ট্ৰিক্ট লেভেল মাষ্টাৰ ট্ৰেইনাৰ আছে আৰু মোকে ধৰি 23গৰাকী মাষ্টাৰ ট্ৰেইনাৰে আমি ট্ৰেইনিংটো দি আছো। ফাৰ্ষ্ট ফেজ ট্ৰেইনিং ইতিমধ্যে আমি 13 তাৰিখৰ পৰা 16 মাৰ্চলৈকে আমি ফাৰ্ষ্ট ফেজ ট্ৰেইনিংটো দিছো পলিং অফিচিয়েলৰ। আজিৰ পৰা আমি ছেকেণ্ড ফেজ ট্ৰেইনিং আৰম্ভ কৰিছো। আজি 3rd পলিং অফিচাৰসকলৰ ট্ৰেইনিং, অহাকালি আছে আমাৰ 2nd পলিং অফিচাৰৰ। তেনেদৰে আমাৰ 27 তাৰিখে ফাৰ্ষ্ট পলিং অফিচাৰৰ ট্ৰেইনিং আছে আৰু 28 তারিখত আমাৰ প্ৰিসাইডিং অফিচাৰৰ ট্ৰেইনিং ৰাখিছো আজি আমাৰ 9টা ৰুমত ট্ৰেইনিং হৈ আছে আমাৰ ট্ৰেইনিং হুকলমে চলি আছে মোটামুটি আমাৰ আগন্তুক নিৰ্বাচনৰ কাৰণে আমি প্ৰস্তুত হৈ আছো
9 এপ্ৰিলত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে কালি প্ৰশাসনে এখন সংবাদমেলৰ আয়োজন কৰে সংবাদমেলত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই জিলাখনৰ একমাত্ৰ সমষ্টি মানকাছৰত 3,11,152 গৰাকী ভোটদাতা আছে বুলি উল্লেখ কৰে জিলাখনত স্থাপন কৰিবলগীয়া 402টা ভোটকেন্দ্ৰ 52টা স্পৰ্শকাতৰ হিচাপে চিহ্নিত হৈছে গোৱালপাৰা জিলাৰ 1,010টা ভোটগ্ৰহণ কেন্দ্ৰৰ নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰি ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুতি চলাই আছে ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ 72টা অসম মেঘালয় সীমান্তত আৰু 48টা চৰ অঞ্চলত অৱস্থিত জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ নিৰ্দেশ মৰ্মে সীমান্ত আৰু চৰ অঞ্চলসমূহত নিৰাপত্তাৰ ক্ষেত্ৰত বিশেষ দৃষ্টি ৰখা হৈছে ওদালগুৰি জিলাৰ বিধানসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষক বিনীত নন্দন ৱাৰে আজি জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত নিৰ্বাচনী শুভংকৰ মুকলি কৰে তেওঁ চুইপ শীৰ্ষক ভোটাৰ সজাগতা কাৰ্যসূচীৰ অধীনত সজাগতা বাহনো মুকলি কৰে লখিমপুৰ জিলাত নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষক মাগেশ্বৰী ৰবি কুমাৰে আজি জিলাখনৰ নিৰ্বাচনী প্ৰস্তুতি পৰিদৰ্শন কৰে নগাঁও জিলাতো নিৰ্বাচনৰ পৰ্যবেক্ষক মনজিৎ সিঙে প্ৰস্তুতি পৰ্যালোচনা কৰে ছিংগাপুৰৰ কৰ্ণাৰ্ছ আদালতে অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰায়দান কৰি শিল্পীগৰাকীৰ আকস্মিকভাৱে পানীত বুৰি মৃত্যু হৈছিল বুলি প্ৰকাশ কৰিছে এই ঘটনাত হত্যাকাণ্ড বুলি অভিহিত কৰিব পৰাকৈ কোনোধৰণৰ তথ্য প্ৰমাণ পোৱা নাই বুলি উল্লেখ কৰি আদালতৰ ৰায়টোত জুবিন গাৰ্গৰ মৃত্যুক দুৰ্ভাগ্যজনক আৰু আকস্মিক বুলি আখ্যা দিয়া হৈছে শিল্পীগৰাকীৰ মৃত্যু ষড়যন্ত্ৰৰ ফলত সংঘটিত হোৱা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত গ্ৰহণ কৰা কেইবাটাও শুনানিৰ অন্তত আদালতখনে ছিংগাপুৰৰ কোষ্টগাৰ্ডৰ তথ্য সমৰ্থন কৰি তেওঁৰ হত্যাৰ অভিযোগ নাকচ কৰে পানীত থকাসকলে ইচ্ছাকৃতভাৱে জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিয়া নাছিল বুলিও আদালতৰ ৰায়দানত উল্লেখ কৰা হৈছে আদালতৰ এই শুনানিত জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰ আৰু তেওঁৰ পুত্ৰসম ৰাহুল গৌতম শৰ্মা উপস্থিত আছিল উল্লেখযোগ্য যে যোৱা 19 ছেপ্টেম্বৰত ৰহস্যজনক অৱস্থাত অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু ঘটিছিল এই ঘটনাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই হত্যা বুলি অভিহিত কৰাৰ লগতে অসম আৰক্ষীৰ বিশেষ অনুসন্ধানকাৰী গোটে ঘটনাটোৰ তদন্ত কৰি 12,000 পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছিল ইতিমধ্যে ৰাজ্যৰ এখন ফাষ্ট ট্ৰেক আদালতত এই ঘটনাৰ তদন্ত আৰম্ভ হৈছে মধ্যপ্ৰাচ্যত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সম্ভাব্য সংকটৰ জোৰা মৰাৰ বাবে আলোচনা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে আজি এখন সৰ্বদলীয় বৈঠকৰ আয়োজন কৰিছে এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অধ্যক্ষতা কৰিছে এই বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰো উপস্থিত আছে উল্লেখযোগ্য যে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত ভাৰতত উদ্ভৱ হ'ব পৰা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰতিখন ৰাজ্য সহযোগিতা আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহান জনাইছে ৰাজ্যসভাত কালি দিয়া ভাষণত শ্ৰীমোদীয়ে কয় যে 3 সপ্তাহতকৈ অধিক সময় অতিবাহিত হোৱা মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত ভাৰতৰ ব্যৱসায়িক ক্ষেত্ৰত প্ৰভাৱ পৰিছে দেশত 26 কোটি টন খাৰুৱা তেল শোধনৰ সামৰ্থ আছে বুলি চৰকাৰে প্ৰকাশ কৰিছে নতুন দিল্লীত আজি আয়োজিত পশ্চিম এছিয়াৰ শেহতীয়া ঘটনাক্ৰম সম্পৰ্কীয় এখন আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ সংবাদমেলত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই এই কথা স্পষ্ট কৰে তেওঁ কয় যে পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰা হোৱা নাই তেওঁ লগতে জনসাধাৰণক উৰা বাতৰিত বিশ্বাস নকৰিবলৈও আহান জনায় পাইপযোগে প্ৰাকৃতিক গেছ যোগান ব্যৱস্থাৰ সম্প্ৰসাৰণ সন্দৰ্ভত তেওঁ কয় যে চৰকাৰে বিষয়টোত গুৰুত্ব দিছে আৰু সকলো ৰাজ্যত পাইপযোগে প্ৰাকৃতিক গেছ যোগানৰ সংযোগ সম্পৰ্কীয় আবেদন মাচুল আৰু অনুমোদনৰ সময়সীমাৰ বাধা দূৰ কৰাৰ উদ্দেশ্যে কালি এখন ৰাজপত্ৰিত অধিসূচনা জাৰি কৰা হৈছে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত গেছ চিলিণ্ডাৰ বুকিঙৰ সময়সীমা 45 দিনলৈ বৃদ্ধি কৰা হৈছে বুলি প্ৰচাৰিত এটা বাতৰিৰ সত্যতা অস্বীকাৰ কৰিছে সামাজিক মাধ্যমত প্ৰচাৰিত এই বাতৰি ভুৱা বুলি অভিহিত কৰি কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে কয় যে এই ক্ষেত্ৰত পূৰ্বৰ নীতিৰ কোনো সাল সলনি ঘটোৱা হোৱা নাই বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ বিধানসভা নিৰ্বাচনৰ বাবে শাসক বিৰোধী উপপক্ষৰ প্ৰচাৰ অভিযান তীব্ৰতৰ ৰাজ্যত বৰ্তমানলৈ 786 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ বিবেচিত আসন্ন নিৰ্বাচন শান্তিপূৰ্ণভাৱে পৰিচালনাৰ বাবে বিভিন্ন জিলা প্ৰশাসনৰ পূৰ্ণগতিত প্ৰস্তুতি আৰু ছিংগাপুৰৰ কৰ্ণাৰ্ছ আদালতৰ জুবিন গাৰ্গৰ আকস্মিকভাৱে পানীত বুৰি মৃত্যু হোৱা বুলি চূড়ান্ত ৰায়দান এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব